এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। নিৰ্বাচন আয়োগে ৰাজ্যখনত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষকক আজি সংশ্লিষ্ট জিলাত উপস্থিত হৈছে। বজালি জিলাৰ দুটা সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া এছ গণেশ আজি জিলাখনত উপস্থিত হয়। সমষ্টি দুটাৰ বাবে ব্যয় পৰ্যবেক্ষকৰূপে নিয়োগ কৰা ভাৰতীয় ৰাজহ সেৱা বিষয়া ধীৰেন্দ্ৰ কুমাৰো আজি বজালিত উপস্থিত হৈছে। দৰং জিলাৰ তিনিওটা সমষ্টিৰ বাবে নিয়োগ কৰা পৰ্যবেক্ষকসকল আজি জিলাখনত উপস্থিত হয়। মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা ভাৰতীয় ৰাজহ সেৱা বিষয়া আৰ এল অৰুণ প্ৰসাদ আজি মৰিগাঁও জিলাত উপস্থিত হয়। একেদৰে তামোলপুৰ আৰু বিশ্বনাথ জিলাতো সংশ্লিষ্ট বিষয়াসকল উপস্থিত হৈ জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে ৰাজ্যখনত আসন্ন নিৰ্বাচনৰ বাবে 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ইয়াৰে 51গৰাকী সাধাৰণ, 50গৰাকী ব্যয় আৰু 35গৰাকী আৰক্ষী পৰ্যবেক্ষক। এই পৰ্যবেক্ষকসকলে নিৰ্বাচন বিষয়ক ওজৰ আপত্তি দাখিলৰ বাবে প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু ৰাইজৰ প্ৰতিনিধিৰ সাক্ষাতৰ বাবে সময় নিৰ্দিষ্ট কৰি দিব। নিৰ্বাচন আয়োগে লগতে ৰাজনৈতিক দল, বিষয়া আৰু মন্ত্ৰীসকললৈও বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি মন্ত্ৰীসকলক চৰকাৰী কৰ্তব্যৰ সৈতে নিৰ্বাচনী প্ৰচাৰক একাকাৰ নকৰিবলৈ তথা নিৰ্বাচনী প্ৰচাৰত চৰকাৰী যন্ত্ৰ, ব্যক্তি বা পৰিবহণ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে চৰকাৰী বিষয়াসকলক নিৰ্বাচনী আদৰ্শ আৰু নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ তথা ৰাজনৈতিক দলসমূহক সভা সমদলৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ আৰু নিষেধাজ্ঞাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থী বাছনি, প্ৰচাৰ, মনোনয়ন সংগ্ৰহ তথা দাখিলকে ধৰি বিভিন্ন তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰ লগতে কেইবাগৰাকীও প্ৰাৰ্থীয়ে অন্য ৰাজনৈতিক দলত আনুষ্ঠানিকভাৱে যোগ দিছে। শাসনাধিষ্ঠিত বিজেপিয়ে আজি নিশা বা কাইলৈৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছে। নতুন দিল্লীত বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ শৰ্মাই কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি আজিৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি প্ৰকাশ কৰিছে। ইপিনে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ডঃ হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা আৰু কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত শ্ৰীবৰদলৈয়ে দলটোত যোগ দিয়ে।
আজি মই যিটো সিদ্ধান্ত লৈছো, সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দণ্ড আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছো। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছো যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছো, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়ে মই আগবাঢ়ি আহিছো।
নেতাগৰাকীৰ দল ত্যাগ দুৰ্ভাগ্যজনক যদিও ইয়াৰ ফলত দলৰ নিৰ্বাচনী কাম কাজ কোনো কাৰণতে ক্ষতিগ্ৰস্ত বা প্ৰভাৱান্বিত নহয় বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন সংগ্ৰহ কৰাৰ লগতে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। বৰপেটা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত মন্দিয়া সমষ্টিৰ বাবে আজি প্ৰথমখন মনোনয়ন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰে। যোৰহাট জিলাত ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত কেতবোৰ ভুল তথ্য বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়কক্ষত অনুষ্ঠিত বৈঠকত জিলাখনৰ অন্তৰ্গত গেছ এজেন্সীৰ বিষয়ববীয়াসকলৰ সৈতে আয়ুক্তগৰাকীয়ে ঘৰুৱা আৰু বাণিজ্যিক গেছৰ উপলব্ধতাৰ সন্দৰ্ভত আলোচনা কৰে। গেছৰ যোগানক লৈ যাতে সাধাৰণ জনতা উদ্বিগ্ন নহয় তাৰ বাবে জিলা আয়ুক্তগৰাকীয়ে গেছ এজেন্সীৰ বিষয়াসকলক হোৱাটছএপ গ্ৰুপ খুলি উপভোক্তাসকলক বিষয়সমূহ অৱগত কৰিবলৈ আহ্বান জনায়। শিৱসাগৰ জিলাত লালিগুৰ মজুত কৰা আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা দণ্ডাধীশ মৃদুল যাদৱে সমগ্ৰ জিলাখনতে তৎকালীনভাৱে বলবৎ হোৱাকৈ কালি এই নিৰ্দেশ দিয়ে। জিলাখনৰ বিভিন্ন অঞ্চলত অবৈধভাৱে সুৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত লালিগুৰ ব্যৱহাৰ কৰাৰ বাবে জিলা প্ৰশাসনে ততাতৈয়াকৈ এই নিষেধাজ্ঞা আৰোপ কৰে। অৱশ্যে কোনো ব্যক্তিয়ে পশু খাদ্য হিচাপে লালিগুৰ ক্ৰয় কৰিবলৈ হলে জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত অথবা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা আগতীয়াকৈ অনুমতি ল'ব লাগিব। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।